যিচয়া ১৮ অধ্যায়। হাই হাই ইথিওপিয়া নদীৰ সিপাৰে থকা পক্ষীৰ মৰ্ম ধ্বনিৰ হোৱা দেশ, ৰাজদূতসকলক নলখা গৰীৰ জাহাজত সমুদ্ৰৰ বাটেদি পঠোৱাজন, যি দেশৰ লোকসকল বলিষ্ঠ আৰু ধুনীয়া, যিসকল আদিৰ পৰা এতিয়ালৈকে ভয়ানক, যিসকলৰ দেশ নদীবোৰেৰে বিভক্ত, সেই দেশলৈ বেগী দূতবোৰ যোৱা। হে পৃথিৱী নিবাসী আৰু সেই পৃথিৱীত থকা লোকসকল, যেতিয়া পৰ্বতবোৰৰ ওপৰত নিচান তোলা হ'ব, তেতিয়া চাবা আৰু তেতিয়া হিঙা বাজিব, তেতিয়া শুনিবা। যিহুৱাই মোক কোৱা কথা এই নিৰ্মল আকাশৰ ৰ'দৰ দৰে আৰু শস্য চপোৱা কালৰ গৰম নিয়ৰযুক্ত মেঘৰ দৰে, মই মোৰ গৃহৰ পৰা নিজমে নিৰীক্ষণ কৰিম। শস্য চপোৱাৰ পূৰ্বে যি সময়ত ফুল সৰিব আৰু ফুল পকা দ্ৰাক্ষাগুটিত পৰিণত হ'ল, এনে সময়ত তেওঁ কাঁইটবোৰ কটাৰীয়ে কাটি পেলাব আৰু হিঁচৰিত হৈ থকা ডালবোৰ কাটি দূৰ কৰিব। পৰ্বতৰ চৰাইবোৰৰ বাবে আৰু পৃথিৱীৰ জন্তুবোৰৰ বাবে সেই সকলো পৰিতিক্ত হ'ব। চৰাইবোৰে সেইবোৰৰ ওপৰত গ্ৰীষ্মকাল আৰু পৃথিৱীৰ জন্তুবোৰে সেইবোৰৰ ওপৰত জাৰকাল তিবাহিত। সেই সময়ত দীৰ্ঘকায় আৰু নিমজ গাৰে লোকসকল আগেৰে পৰা এতিয়ালৈকে ভয়ংকৰ এক জাতি নদীবোৰে দেশ বিভক্ত কৰা দুগুণ পৰাক্ৰমী আৰু মদ্দনকাৰী এটা দেশ উপহাৰস্বৰূপে বাহিনীসকলৰ জিহুৱাৰ ওচৰলৈ, বাহিনীসকলৰ জিহুৱাৰ নাম থকা ঠাই চিয়োন পৰ্বতলৈ অনা হ'ব।